নমস্কাৰ, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত জুময়ৰী বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসাপত্ৰ আৰু মাননি প্ৰদান কৰে। এই শিল্পীসকলে যোৱা 24 ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত জুময়ৰী বিনন্দিনীত অংশ লৈছিল। আজিৰ অনুষ্ঠানত 24খন জিলাৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক 50,000 টকাকৈ আৰু প্ৰশিক্ষক তথা শিল্পীসকলক 25,000 টকাকৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে ধনৰাশি প্ৰদান কৰা হয়। বৰাক উপত্যকাৰ 3খন জিলাৰ শিল্পীসকলক পৰৱৰ্তী পৰ্যায়ত সন্মানিত কৰা হ'ব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা অঞ্চলত অহা জানুৱাৰীত 100খন নতুন হাইস্কুল স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়ত 30খন আসন চাহ বাগিচা তথা আদিবাসী লোকৰ বাবে সংৰক্ষণ কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাতো চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে 3% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
জানুৱাৰী মাহত আমি নতুনকৈ চাহ বাগিচাত আৰু 100খন হাইস্কুল আমি স্থাপন কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো। চৰকাৰী চাকৰিৰ 3য় আৰু 4থ বৰ্গত চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো।
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ 30খন জিলাৰ চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে 80খন সঞ্জীৱনী বাহন মুকলি কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণি অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান লাভ কৰিছে। যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাওখোৱাই যুটীয়াভাৱে 3য় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বিজয়ী প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান আৰু অধ্যয়ন কৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দাখিল কৰি পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ আৰু সময় 2 এদিনতে প্ৰকাশ কৰা হ'ব। পুৰস্কাৰৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে 1টাকৈ স্মাৰক, প্ৰমাণ পত্ৰ আৰু 1টাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি 1ম স্থান, প্ৰমাণ পত্ৰ আৰু 1টাকৈ ৰেডিঅ' ছেট লাভ কৰিব। অসম চৰকাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰূষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ 11টা বিধানসভা সমষ্টিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আগিয়াৰ জে এন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই স্বাস্থ্য শিবিৰত 18 বছৰ তলৰ শিশু আৰু বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰা এই শিবিৰত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। দৰং জিলাৰ মঙলদৈ দাহী বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি 2টো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত গুৱাহাটী আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 21গৰাকী বিশেষজ্ঞ চিকিৎসককে ধৰি 51গৰাকী চিকিৎসকে বিভিন্ন ৰোগ চিনাক্তকৰণৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। জিলাখনৰ 3য় তথা অন্তিমটো শিবিৰ চিপাঝাৰ সমষ্টিৰ বাবে মুকলি কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ সহযোগত আৰু গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয়খনত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। অৰেল ট্ৰেডিশ্যন এণ্ড ইণ্ডিজেনিয়াছ নেৰেটিভ অব নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰিজাৰ্ভিং আ লিটাৰেৰী হেৰিটেজ শীৰ্ষক আলোচনা চক্ৰৰ আঁতৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত ডেকাই, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰাণজিৎ কুমাৰ নাথে উদ্বোধনী ভাষণ দিয়ে। অনুষ্ঠানত অংশ লৈ অসম প্ৰকাশন পৰিষদৰ সদস্য সচিব প্ৰমোদ কলিতাই অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰকাশন পৰিষদে লোৱা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। আলোচনা চক্ৰত মুঠ 50খন গৱেষণা পত্ৰ পাঠৰ ব্যৱস্থা কৰা হয়। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।